এয়া আকাশবাণী। বাতৰি পঢ়িছে উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত কালি সামগ্ৰিকভাৱে 60.48% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছত ৰাজনৈতিক দলসমূহে এতিয়া ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া সমষ্টিসমূহত প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। সমগ্ৰ দেশতে আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন কৰা হৈছে। অহা 28 জুনত ইৰাণৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কোৱালিফায়াৰ 1ত কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত কালি সামগ্ৰিকভাৱে 60.48% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। প্ৰচণ্ড গৰমকো নেওচি সমাজৰ সকলো শ্ৰেণীৰ লোকে ভোটগ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। এই পৰ্যায়ত দেশৰ 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 49টা সমষ্টিক সামৰি লোৱা হয়। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ 14টা, মহাৰাষ্ট্ৰৰ 13টা, পশ্চিমবংগৰ 7টা, ওড়িশা আৰু বিহাৰৰ 5টাকৈ, ঝাৰখণ্ডৰ 3টা আৰু জম্মু কাশ্মীৰ তথা লাডাখৰ 1টাকৈ সমষ্টিত ভোটগ্ৰহণ কৰা হয়। এই পৰ্যায়ত মুঠ 695গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে এইবাৰৰ নিৰ্বাচনত জম্মু কাশ্মীৰৰ বাৰামুল্লাত যোৱা 35 বছৰৰ ভিতৰত সৰ্বাধিক 58.17% ভোটদান হয়। পঞ্চম পৰ্যায়ত বিহাৰত 54.85%, ঝাৰখণ্ডত 63.09%, লাডাখত 69.62%, মহাৰাষ্ট্ৰত 54.33%, উত্তৰ প্ৰদেশত 57.79%, ওড়িশাত 69.34% আৰু পশ্চিমবংগত 76.05% হাৰত ভোটদান হয়। পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্তিৰ লগে লগে দেশৰ 25খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ 428টা সংসদীয় সমষ্টিত সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হয়। ইয়াৰ সমান্তৰালভাৱে অৰুণাচল প্ৰদেশ, ছিক্কিম, অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ 8টাকেইখন আৰু ওড়িশা বিধানসভাৰ 63খন আসনৰ বাবে ভোটগ্ৰহণ সম্পূৰ্ণ হৈছে। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছত ৰাজনৈতিক দলসমূহে এতিয়া ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া সমষ্টিসমূহত প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। 25 মে আৰু 1 জুনত হ'বলগীয়া ষষ্ঠ আৰু সপ্তম পৰ্যায়ত 57টাকৈ সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ মতিহাৰীৰ গান্ধী ময়দানত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে ভাষণত কংগ্ৰেছক এটা পৰিয়ালকেন্দ্ৰিক দল বুলি অভিহিত কৰাৰ লগতে দলটোৱে মাত্ৰ এটা পৰিয়ালৰ স্বাৰ্থ সিদ্ধিৰ হকে কাম কৰি আহিছে বুলি অভিযোগ তোলে। লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন INDI মিত্ৰজোঁটৰ পতন ঘটিব বুলি তেওঁ দাবী কৰে। শ্ৰীমোদীয়ে কয় যে জনসাধাৰণে নিৰ্বাচনত দুৰ্নীতি আৰু ভাৰত বিৰোধী অভিযানত লিপ্ত হোৱাসকলক যোগ্য প্ৰত্যুত্তৰ দিব। মহাত্মা গান্ধীৰ সত্যাগ্ৰহ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ শিকনিৰাজিৰ পৰা উদ্বুদ্ধ হোৱা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে কংগ্ৰেছ মহাত্মা গান্ধীৰ সপোন পূৰণত ব্যৰ্থ হৈছে। মহাত্মা গান্ধীৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ নীতি অনুসৰণ কৰিয়েই প্ৰতিটো পৰিয়ালৰ বাবে শৌচালয়ৰ ব্যৱস্থা কৰা হৈছে বুলি শ্ৰীমোদীয়ে মত প্ৰকাশ কৰে। তেওঁ লগতে দুখীয়া জনসাধাৰণক বিদ্যুৎ আৰু ৰন্ধন গেছৰ সংযোগ প্ৰদানৰ বাবে লোৱা পদক্ষেপৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে INDI মিত্ৰজোঁটে একবিংশ শতিকাৰ আশা আকাংক্ষাৰ সৈতে খোজ মিলাব নোৱাৰে আৰু একমাত্ৰ NDAহে এই সপোনসমূহ বাস্তৱায়িত কৰিবলৈ সক্ষম। তেওঁ লগতে কেন্দ্ৰত এখন নিৰ্ণায়ক চৰকাৰেৰে পৰৱৰ্তী 5 বছৰত অধিক ক্ষিপ্ৰতাৰে উন্নয়নমূলক কাম সম্পন্ন কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে। শ্ৰীমোদীয়ে আজি বিহাৰৰ মহাৰাজগঞ্জ সংসদীয় সমষ্টিৰ অধীনৰ গৰিয়াকোঠিত দ্বিতীয়খন নিৰ্বাচনী সভাত ভাগ ল'ব। দিল্লীতো 7খন সংসদীয় আসনৰ বাবে প্ৰচাৰ তুংগত উঠিছে। বিজেপি, আম আদমী পাৰ্টি আৰু কংগ্ৰেছে শনিবাৰে ভোটগ্ৰহণ হ'বলগীয়া এই সমষ্টিকেইটাৰ ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি পৰি লাগিছে। আম আদমী পাৰ্টী আৰু কংগ্ৰেছে মূল্যবৃদ্ধি, কৰ্মসংস্থাপনহীনতা আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰৰ বিষয় লৈ বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বিজেপিয়েও সুৰা নীতি কেলেংকাৰী আৰু অনিয়মৰ অন্যান্য ঘটনাক লৈ আম আদমী পাৰ্টীক তীব্ৰ সমালোচনা কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই আজি চান্দনী চকত এটা ৰোড শ্বত ভাগ ল'ব আৰু পালমত এখন নিৰ্বাচনী সভাত ভাষণ দিব। ইপিনে আম আদমী পাৰ্টীৰ আহায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উত্তৰ পূব দিল্লীত এটা ৰোড শ্বত অংশ ল'ব। দিল্লী কংগ্ৰেছৰ সভাপতি দেবেন্দ্ৰ যাদৱ আৰু অন্যান্য নেতাসকলে মহানগৰখনৰ বিভিন্ন অংশত প্ৰচাৰ চলাইছে। সমগ্ৰ দেশত আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন কৰা হৈছে। 1991 চনৰ 21 মেত এল টি টিৰ আত্মঘাতী বোমাৰুৰ আক্ৰমণত চেন্নাইৰ সমীপৰ এখন গাঁৱত প্ৰাণ হেৰুওৱা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰা হয়। সমাজ আৰু ৰাষ্ট্ৰৰ ওপৰত সন্ত্ৰাসবাদ আৰু হিংসাৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে জনসাধাৰণক সজাগ কৰি তোলাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰিছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কংগ্ৰেছৰ সংসদীয় দলৰ নেত্ৰী ছোনিয়া গান্ধী আৰু কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়েও ৰাজীৱ গান্ধীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নতুন দিল্লীৰ বীৰভূমিত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সমাধিত পুষ্পাৰ্ঘ নিবেদন কৰে। অহা 28 জুনত ইৰাণৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ'ব। দেশখনৰ চৰকাৰী সংবাদ প্ৰতিষ্ঠান আই আৰ এন এই এই কথা প্ৰকাশ কৰি কৈছে যে দেশখনৰ অন্তৱৰ্তী ৰাষ্ট্ৰপতি মহম্মদ মোখবেৰ, ন্যায়পালিকাৰ মুৰববী গোলাম হুছেইন মহছেনী এজেই আৰু সংসদৰ অধ্যক্ষ মহম্মদ বাকেৰ কোৱালিবাফৰ লগতে আইনী পৰিক্ৰমা দপ্তৰৰ উপৰাষ্ট্ৰপতি মহম্মদ দেহান আৰু ইৰাণৰ সাংবিধানিক পৰিষদ আৰু আভ্যন্তৰীণ মন্ত্ৰালয়ৰ প্ৰতিনিধিসকলৰ উপস্থিতিত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে এটা হেলিকপ্টাৰ দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ মৃত্যু ঘটাৰ পৰিপ্ৰেক্ষিতত দেশখনৰ শীৰ্ষ নেতা আয়াতুল্লাহ আলী খামেনীয়ে উপৰাষ্ট্ৰপতি মহম্মদ মোখবেৰক অন্তৰ্বৰ্তী ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি দিছিল। ইৰাণৰ সংবিধান অনুসৰি অন্তৰ্বৰ্তী ৰাষ্ট্ৰপতিগৰাকীয়ে সৰ্বাধিক 50 দিনৰ ভিতৰত এগৰাকী নতুন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগে। উল্লেখযোগ্য যে দেশখনৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ বিচৰা প্ৰাৰ্থীসকলৰ পঞ্জীয়ন অহা 30 মেৰ পৰা 3 জুনৰ ভিতৰত সম্পন্ন হ'ব। আনহাতে নিৰ্বাচনী প্ৰচাৰৰ বাবে 12 জুনৰ পৰা 27 জুনৰ ভিতৰত সময় ধাৰ্য কৰা হৈছে। সদ্যপ্ৰয়াত ইৰাণৰ ৰাষ্ট্ৰপতি ডঃ ছৈয়িদ ইব্ৰাহিম ৰাইছি আৰু বিদেশ মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ানৰ প্ৰতি সন্মান জনাই সমগ্ৰ দেশতে আজি এদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰা হৈছে। এই অনুসৰি সমগ্ৰ দেশতে নিয়মীয়াকৈ ৰাষ্ট্ৰীয় পতাকা উৰি থকা ভৱনসমূহত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা হৈছে। লগতে আজিৰ দিনটোত কোনোধৰণৰ আনুষ্ঠানিক মনোৰঞ্জনমূলক কাৰ্যসূচী পালন কৰা নহ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে ইৰাণৰ ৰাষ্ট্ৰপতি আৰু বিদেশ মন্ত্ৰীয়ে এটা হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে। ছানৰাইজাৰ্ছ হায়দৰাবাদ আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ কোৱালিফায়াৰ ৱানত কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনপটীয়াকৈ ফাইনেল খেলাৰ সুযোগ লাভ কৰিব। আনহাতে পৰাজিত দলটোৱে শুকুৰবাৰে কোৱালিফায়াৰ টুত খেলাৰ যোগ্যতা অৰ্জন কৰিব। একেখন ষ্টেডিয়ামত কাইলৈ ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত এলিমিনেটৰ খেলখন অনুষ্ঠিত হ'ব। এই খেলখনত বিজয়ী দলটোৱে কোৱালিফায়াৰ টুত খেলাৰ সুযোগ লাভ কৰিব। ইউৰোপ ভ্ৰমণলৈ যোৱা ভাৰতীয় হকী দলটোৱে বেলজিয়ামৰ বিৰুদ্ধে জয়লাভেৰে তেওঁলোকৰ প্ৰতিযোগিতা আৰম্ভ কৰিছে। ভাৰতীয় দলৰ উপদলপতি সৰদানন্দ তিৱাৰীয়ে এটা পেনাল্টি ষ্ট্ৰকক গললৈ পৰিৱৰ্তিত কৰি দলটোক প্ৰথম অগ্ৰগতি প্ৰদান কৰে। আনহাতে খেলৰ প্ৰথমাৰ্ধৰ সমাপ্তিৰ পূৰ্বে একেগৰাকী খেলুৱৈয়ে পেনাল্টিৰ জৰিয়তে গল দি দলৰ অগ্ৰগতি 2-0 বৃদ্ধি কৰে। বেলজিয়ামৰ দলটোৱে খেলৰ দ্বিতীয়াৰ্ধত এটা পেনাল্টি কৰ্ণাৰক গললৈ ৰূপান্তৰ কৰি গলৰ ব্যৱধান 2-1 হ্ৰাস কৰে। আনহাতে খেল শেষ হোৱাৰ কেইমিনিটমান পূৰ্বে আন এটা পেনাল্টি কৰ্ণাৰৰ সুযোগ লৈ বেলজিয়ামৰ দলটোৱে খেলখনত সমতা স্থাপন কৰে। এনেদৰে নিৰ্ধাৰিত সময়ত খেলখন 2-2 অমীমাংসিত হৈ ৰোৱাত পেনাল্টি শ্বুটআউটৰ সহায় লোৱা হয়। পেনাল্টি শ্বুটআউটত ভাৰতৰ হৈ গুৰজিৎ সিং, সৌৰভানন্দ খুশৱাহা, দিলৰাজ সিং আৰু মনমিত সিঙে গল দিয়াৰ বিপৰীতে দলটোৰ গলৰক্ষক প্ৰিন্স দীপ সিঙে প্ৰতিপক্ষৰ 2 শ্বট ব্যৰ্থ কৰি 4-2 ফলাফলেৰে দলৰ বিজয় নিশ্চিত কৰে। ভাৰত কাইলৈ নেডাৰলেণ্ডছৰ ব্ৰেডাত হ'বলগীয়া পৰৱৰ্তী খেলত বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতৰ একতা ভয়ানে জাপানৰ কুবেত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিকছ প্ৰতিযোগিতাৰ মহিলাৰ F-51 শিতানত সোণৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে আজি 20.12 মিটাৰৰ বছৰটোৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে স্বৰ্ণ পদক হস্তগত কৰে। ভাৰতৰ আন এগৰাকী খেলুৱৈ কশিশ লাক্ৰাই 14.56 মিটাৰেৰে ৰূপৰ পদক লাভ কৰে। আনহাতে আলজেৰিয়াৰ নাজিব বাউশ্বৰফে এই শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত কালি সামগ্ৰিকভাৱে 60.48% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছত ৰাজনৈতিক দলসমূহে এতিয়া ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ত হ'বলগীয়া সমষ্টিসমূহত প্ৰচাৰ অভিযান তীৱতৰ কৰি তুলিছে। সমগ্ৰ দেশত আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন কৰা হৈছে আৰু 28 জুনত ইৰাণৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ'ব।